এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ জৰিয়তে 95% অসমীয়া ল'ৰা ছোৱালীয়ে চাকৰি লাভ কৰা বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰৰ কয়লাখনিত বিস্ফোৰণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 27লৈ বৃদ্ধি। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিনা জামুগুৰিহাটৰ ঢলাই বিলৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত উদুলি মুদুলি পৰিৱেশ। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সংঘলৈ 2 কোটি টকাৰ অনুদানৰ আশ্বাস। আৰু স্পেইনত অনুষ্ঠিত বক্সাম এলিট ইণ্টাৰনেশ্যনেল বক্সিঙৰ ফাইনেলত লাভলীনা বৰগোহাঁইৰ প্ৰৱেশ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা ADRE-ৰ জৰিয়তে 95% অসমীয়া ল'ৰা ছোৱালীয়ে চাকৰি লাভ কৰা বুলি প্ৰকাশ কৰিছে। গুৱাহাটীৰ খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আজি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত 74,000 যুৱ উদ্যমীৰ মাজত প্ৰথম কিস্তিৰ ধন হিচাপে 1,482 কোটি টকা বিতৰণ কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। ডঃ শৰ্মাই কয় যে বিগত 5 বছৰত প্ৰশাসনে ৰাজ্যৰ বাবে অভূতপূৰ্ব কাম কৰিছে। তেওঁ লগতে বৰ্তমান চৰকাৰখনে সাহসেৰে জাতিটোৰ বাবে কাম কৰা প্ৰথমখন চৰকাৰ বুলি মন্তব্য কৰে। তেওঁ কয় যে ৰাজ্যৰ মন্ত্ৰীসভাৰ বৈঠকত আজি গৌৰৱ গগৈৰ SIT-ৰ প্ৰতিবেদন উত্থাপন কৰা হ'ব। মন্ত্ৰীসভাত গৃহীত হোৱাৰ পাছতে গৌৰৱ গগৈৰ পাকিস্তান যোগসূত্ৰৰ পৰৱৰ্তী তদন্তৰ পথ নিৰ্ণয় হ'ব বুলি ডঃ শৰ্মাই জানিবলৈ দিয়ে। ধন বিতৰণ অনুষ্ঠানত উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰা উপস্থিত থাকে। মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাৰ থাংস্কো অঞ্চলৰ মিনচিংঘাটত কয়লাখনিত বিস্ফোৰণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 27লৈ বৃদ্ধি পাইছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে আজি আৰু 2জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰে। বৰ্তমানলৈকে উদ্ধাৰ কৰা 17টা মৃতদেহ চিনাক্ত কৰা হৈছে আৰু যাৱতীয় আইনী ব্যৱস্থা সম্পূৰ্ণ কৰাৰ পাছত পৰিয়ালৰ লোকক মৃতদেহ চমজাই দিয়া হৈছে। এই ঘটনাৰ সৈতে জড়িত 2জনক গ্ৰেপ্তাৰ কৰি কালি আদালতত হাজিৰ কৰোৱা হয়। 2জন লোকক 3দিনৰ বাবে আৰক্ষী জিম্মাত ৰখা হৈছে। আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰখাৰ লগতে ইয়াৰ সৈতে জড়িত আনসকলক চিনাক্ত কৰাৰ বাবে অভিযান চলাই আছে। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে কয়লাখনিটো তেতিয়াও বহু লোক আবদ্ধ হৈ আছে। কয়লাখনিত কাম কৰিবলৈ যোৱা 6জন শ্ৰমিকৰ পৰিয়ালে তেওঁলোক এতিয়াও সন্ধানহীন হৈ আছে বুলি জনাইছে। ঘটনাস্থলীত সম্প্ৰতি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বাহিনী NDRF, সীমান্ত সুৰক্ষা বাহিনী আৰু চিকিৎসকৰ দল উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে। জামুগুৰিহাটৰ ঢলাই বিলৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিনা অনুষ্ঠিত মুকলি সভাত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমীয়া সমাজ জীৱনলৈ মহাপুৰুষজনে আগবঢ়োৱা অৱদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভাষণত কয় যে শ্ৰীমন্ত শংকৰদেৱে অসমীয়া জাতিক একতাৰ দোলেৰে বান্ধি ৰাখিবলৈ সমৰ্থ হৈছে। মহাপুৰুষজনাই অসমীয়া জাতিক নতুন প্ৰাণৰ সঞ্চাৰ কৰা বুলিও তেওঁ উল্লেখ কৰে। শ্ৰীমন্ত শংকৰদেৱ সংঘই অসমৰ সমাজ জীৱনৰ উৎকৰ্ষৰ বাবে কাম কৰি আহিছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। শংকৰদেৱ বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰি শৈক্ষিক আৰু বৌদ্ধিক ক্ষেত্ৰত সংঘই আগবঢ়োৱা বৰঙণি তেওঁ শলাগ লয়। বিগত 5 বছৰত ৰাজ্য চৰকাৰে মহাপুৰুষজনাক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰাৰ বাবে অহোপুৰুষাৰ্থ কৰি আহিছে বুলিও মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভাষণত প্ৰকাশ কৰে। শ্ৰীমন্ত শংকৰদেৱ সংঘক 2 কোটি টকাৰ অনুদান দিয়াৰ বাবে আজি তেওঁ আশ্বাস দিয়ে। মুখ্যমন্ত্ৰীয়ে কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ ৰচনাৰাজি দেশৰ বিভিন্ন ভাষালৈ অনুবাদৰ বাবে সংঘক এই অনুদান প্ৰদান কৰা হ'ব।
মই শ্ৰীমন্ত শংকৰদেৱ সংঘক এই ক্ষেত্ৰত মোৰ সকলো ধৰণৰ সহায় আৰু সহযোগিতাৰ মই আশ্বাস প্ৰদান কৰিছো। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ ৰচনাৱলীক সমগ্ৰ ভাৰতৰ ভাষা ভাষীলৈ অনুবাদ কৰাৰ বাবে সংঘই এক বিশাল প্ৰকল্প হাতত ল'ব বিচাৰিছে। সংঘৰ প্ৰতিটো মহৎ কামৰ লগত আজি যোৱা 25টা বছৰে মই নিজক জড়িত কৰি ৰাখিছো। মই নিশ্চিতভাৱে বিশ্বাস কৰো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিখন গ্ৰন্থ ভাৰতবৰ্ষৰ বিভিন্ন ভাষাত অনুবাদ কৰা আৰু প্ৰত্যেকখন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ গৱেষণাগাৰত গ্ৰন্থালয়ত তাক উপহাৰ দিয়া আমাৰ এক জাতীয় কৰ্তব্য। এই কামৰ বাবে মই ৰাজ্য চৰকাৰৰ পৰা 2 কোটি টকা প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰিছো।
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন উপলক্ষে আজি দ্বিতীয় দিনাও হাজাৰ হাজাৰ ভকত বৈষ্ণৱৰ উপস্থিতিৰে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ উদুলি মুদুলি হৈ পৰিছে। আপোনালোকে বিয়লিৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। চাহ শ্ৰমিকৰ মাটিৰ পট্টাৰ বাবে সোমবাৰে কেন্দ্ৰীয়ভাৱে প্ৰপত্ৰ বিতৰণ কৰা হ'ব। সেইদিনাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ৰ দিনজয় চাহ বাগিচাৰ পৰা কেন্দ্ৰীয়ভাৱে প্ৰপত্ৰ বিতৰণৰ কামৰ শুভাৰম্ভ কৰিব। ইয়াৰ লগে লগে ৰাজ্যৰ 836খন বাগিচাত প্ৰপত্ৰ বিতৰণৰ কাম আৰম্ভ হ'ব। পত্তন পোৱা ভূমি 20 বছৰলৈ বিক্ৰী কৰিব নোৱাৰিব আৰু 20 বছৰ পাছত বিক্ৰী কৰিবলগীয়া হলে একেখন বাগিচাৰ শ্ৰমিককহে বিক্ৰী কৰিব পাৰিব। ইপিনে বাগিচা কৰ্তৃপক্ষ আৰু প্ৰতিনিধিসকলক এই আঁচনিৰ বিষয়ে অৱগত কৰোৱাৰ বাবে শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি এখন বিশেষ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত নাজিৰা সমজিলা আয়ুক্ত, চক্ৰ বিষয়া, সহকাৰী আয়ুক্ত, খণ্ড উন্নয়ন বিষয়া, চাহ বাগিচাৰ বিষয়ববীয়া, চাহ শ্ৰমিকৰ প্ৰতিনিধি আৰু অন্যান্য কৰ্মচাৰীসকলে অংশ লয়। কাৰ্যসূচী সফল কৰাৰ বাবে জিলা প্ৰশাসনে প্ৰতিখন বাগিচাৰ তত্বাৱধান কৰিবৰ বাবে একোগৰাকীকৈ বিষয়া নিয়োগ কৰিছে। কাৰ্বি আংলং জিলাৰ ডকমকাত 2018 চনত সংঘটিত অভিনীল হত্যাকাণ্ডৰ গোচৰৰ শুনানি আৰু 3 দিনৰ কাৰণে বৃদ্ধি কৰা হৈছে। নগাঁৱৰ ছেচন আদালতত অহা 24, 26 আৰু 27 ফেব্ৰুৱাৰীত হ'বলগীয়া এই শুনানিৰ অন্তত আদালতে চূড়ান্ত ৰায় প্ৰদান কৰিব। দীৰ্ঘদিনৰ অপেক্ষাৰ অন্তত গোচৰটোত অভিজিত আৰু নীলোৎপল নামৰ ভুক্তভোগী যুৱক দুজনৰ পৰিয়াল আশাবাদী বুলি প্ৰকাশ কৰিছে। ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে ধুবুৰীত আজিৰে পৰা সমাগত বিধানসভা নিৰ্বাচনৰ বাবে ই ভি এম প্ৰদৰ্শন কেন্দ্ৰ আৰু ভ্ৰাম্যমান ই ভি এম প্ৰদৰ্শন ভেনৰ জৰিয়তে সজাগতা অভিযান অনুষ্ঠিত হয়। ধুবুৰী, গোলকগঞ্জ, গৌৰীপুৰ আৰু বিলাচীপাৰা বিধানসভা সমষ্টি সামৰি জিলাখনৰ সকলো ৰাজহ চক্ৰৰ লগতে বিলাচীপাৰাৰ গোলকগঞ্জ সমজিলা কাৰ্যালয়ত এই সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। ই ভি এমৰ প্ৰদৰ্শনৰ ভ্ৰাম্যমান বাহনে জিলাখনৰ 7 বজাৰ, নিৰ্বাচিত ভোটকেন্দ্ৰ প্ৰাংগণ আৰু আন ৰাজহুৱা স্থানতো কাৰ্যসূচী ৰূপায়ণ কৰে। জনসাধাৰণৰ মাজত প্ৰশিক্ষণ আৰু সজাগতাৰ বাবে এই অভিযান চলোৱা হৈছে বুলি জিলাখনৰ আয়ুক্ত নৱজ্যোতি পাঠকে প্ৰকাশ কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত আজি এটা ঢেকীয়াপতীয়া বাঘৰ মৃত্যু হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চলৰ বানেশ্বৰ বন শিবিৰ এলেকাত বনকৰ্মীয়ে বাঘটোৰ মৃতদেহ উদ্ধাৰ কৰে। আন এটা বাঘৰ সৈতে যুঁজি ঢেকীয়াপতীয়াটোৰ মৃত্যু হোৱা বুলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই জানিবলৈ দিছে। ইনাৰ হুইল ক্লাব গুৱাহাটী ইষ্টৰ উদ্যোগত আৰু উত্তৰ পূব কৰ্কট প্ৰতিষ্ঠানৰ সহযোগত আজি শুৱালকুছিৰ শ্ৰী শ্ৰী ঈশ্বৰ হাতী সত্ৰ প্ৰাংগণত স্বাস্থ্য পৰীক্ষা শিবিৰৰ লগতে কৰ্কট ৰোগৰ সজাগতা সন্দৰ্ভত আলোচনা চক্ৰ অনুষ্ঠিত হয়। এই শিবিৰত 126গৰাকী মহিলাৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। অনুষ্ঠানত উত্তৰ পূব কৰ্কট প্ৰতিষ্ঠানৰ জ্যেষ্ঠ চিকিৎসক জিনা বৰগোহাঁই, ৰাহুল দাস, অনুকম্পা বৰুৱাৰ লগতে নাৰ্ছ আৰু টেকনিচিয়ানসকলে অংশগ্ৰহণ কৰে। শুৱালকুছিৰ প্ৰগতি ছাত্ৰ সমাজ সমাজকৰ্মী সনাতন দাসে এই অনুষ্ঠানত সহযোগিতা আগবঢ়ায়। বিধানসভা নিৰ্বাচন সমাগত। ৰাজনৈতিক দলসমূহৰ মাজত নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা বৃদ্ধি পাইছে। ৰাজ্যৰ নিৰ্বাচনী আলেখ লেখ সম্পৰ্কত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা 8:02 প্ৰথমটো দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ ভূষণ বৰঠাকুৰে আঁত ধৰিবলগীয়া এই অনুষ্ঠানত সাংবাদিক যদুমণি শইকীয়াই ষ্টুডিঅ'ত থাকি বিভিন্ন জিলাৰ কেইবাগৰাকী সংবাদদাতাৰ পৰা নিৰ্বাচনৰ আলেখ লেখ ল'ব। এই অনুষ্ঠান মহাবাহু শাখাৰ লগতে বাতৰি বিভাগৰ ফেচবুক পেজ আৰু ইউটিউব চেনেলযোগেও প্ৰচাৰিত হ'ব। স্পেইনৰ আলিকান্তেত অনুষ্ঠিত বক্সাম এলিট ইণ্টাৰনেশ্যনেল বক্সিং প্ৰতিযোগিতাত অসমৰ অলিম্পিক পদকজয়ী লাভলীনা বৰগোহাঁই ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাখনত 75 কিলোগ্ৰাম শাখাৰ ছেমিফাইনেলত লাভলীনাই ৱেলছৰ ৰোজি একলছক 5-0 পইণ্টত পৰাস্ত কৰে। ভাৰত আৰু শ্ৰীলংকাই যুটীয়াভাৱে আয়োজন কৰা ICC পুৰুষ T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ কলকাতাৰ ইডেন গাৰ্ডেন্সত অনুষ্ঠিত দ্বিতীয়খন খেলত ৱেষ্ট ইণ্ডিজে স্কটলেণ্ডক জয়ৰ বাবে 183 ৰাণৰ বিজয় লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ৱেষ্ট ইণ্ডিজে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 182 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত স্কটলেণ্ডে আমালৈ বাতৰি অহাৰ পৰলৈকে 4 অভাৰত 1টা উইকেট হেৰুৱাই 29 ৰাণ সংগ্ৰহ কৰি খেলি আছে। ইয়াৰ পূৰ্বে শ্ৰীলংকাৰ কলম্বোৰ সিংহালী স্পৰ্টছ ক্লাবত অনুষ্ঠিত উদ্বোধনী খেলত পাকিস্তানে নেডাৰলেণ্ডছক 3 উইকেটত পৰাস্ত কৰে। পাকিস্তানে 148 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 19 অভাৰ আৰু 3টা বলত 7টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ইয়াৰ আগেয়ে নেডাৰলেণ্ডছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি 19 অভাৰ আৰু 5টা বলত 8টা উইকেট হেৰুৱাই 147 ৰাণ সংগ্ৰহ কৰে। ইপিনে মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত হ'বলগীয়া আজিৰ তৃতীয়খন খেলত ভাৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। অহা 8 মাৰ্চলৈকে চলিবলগীয়া এই প্ৰতিযোগিতাত 20টা দলে অংশগ্ৰহণ কৰিছে। ভাৰত আৰু শ্ৰীলংকাৰ বিভিন্ন স্থানত মুঠ 55খন খেল অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ জৰিয়তে 95% অসমীয়া ল'ৰা ছোৱালীয়ে চাকৰি লাভ কৰা বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰৰ কয়লাখনিত বিস্ফোৰণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 27লৈ বৃদ্ধি। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিনা জামুগুৰিহাটৰ ধলাই বিলৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত উদুলি মুদুলি পৰিৱেশ। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সংঘলৈ 2 কোটি টকাৰ অনুদানৰ আশ্বাস। আৰু স্পেইনত অনুষ্ঠিত বক্সাম এলিট ইণ্টাৰনেশ্যনেল বক্সিঙৰ ফাইনেলত লাভলীনা বৰগোহাঁইৰ প্ৰৱেশ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।